বাতৰি পাইছো ৰূপজ্যোতি বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফান চেন চিউহাৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভাৰতীয় ব্যৱসায়ে ভিয়েটনামৰ নহাকৰণৰ দূৰসংগীত বিশ্ববিদ্যালয়ৰ সেৱা প্ৰাপ্তিৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজত সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে 50 লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়োপক্ষই সীমা শুল্ক, সামৰ্থ্য বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্ৰিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী আৰু ভাৰতত ভিয়েটনামে ৰেডিঅ' আৰু টেলিভিছন ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি সম্পাদন কৰে। দুয়োপক্ষই লগতে ভিয়েটনামৰ মাৰ্টিন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পুনৰুদ্ধাৰ চুক্তিতো স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ প্ৰেছ বিবৃতিত কয় যে বিগত 10 বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজত সম্পৰ্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছে আৰু সৰ্বাত্মক কৌশলগত সহযোগিতাৰ ৰূপ লৈছে। উভয় দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য 85% বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বুদ্ধ ধৰ্মৰ উমৈহতীয়া ঐতিহ্যই দুয়োখন দেশৰ জনসাধাৰণক আধ্যামিক পৰ্যায়ত সংযুক্ত কৰি ৰাখিছে। শ্ৰীমোদীয়ে কয় যে ভিয়েটনামৰ যুৱ প্ৰজন্মই নাৰায়ণগঢ় বিশ্ববিদ্যালয়ৰ সুবিধা গ্ৰহণ কৰা উচিত। ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ভিয়েটনাম ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ভিয়েটনামৰ মাজত স্বতন্ত্ৰ, মুক্ত, নিয়ম আধাৰিত আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰৰ বাবে সহযোগিতা অব্যাহত থাকিব। আজিৰ বৈঠকত দুয়োপক্ষই পাৰস্পৰিক সহযোগিতাৰ সকলো ক্ষেত্ৰ আৰু ভৱিষ্যতৰ পৰিকল্পনা যুগুতাই উলিওৱা বিভিন্ন পদক্ষেপ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ 2047 চনৰ ভিতৰত দেশক বিকশিত উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগী আৰু ভিয়েটনামৰ 2045 দৃষ্টিভংগীৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰক্ৰিয়াই গতি লাভ কৰিছে। তেওঁ কয় যে ইয়াৰ ফলত পাৰস্পৰিক সহযোগিতা নতুন ক্ষেত্ৰত মুকলি হৈছে আৰু দুয়োপক্ষই সৰ্বাত্মক কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ বাবে নতুন কাৰ্যকৰী কল্পনা প্ৰস্তুত কৰি উলিয়াইছে। প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে নতুন পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে আজি সম্পাদিত $30 কোটি ঋণ চুক্তিয়ে ভিয়েটনামৰ সামগ্ৰিক সুৰক্ষা শক্তিশালী কৰি তুলিব। দুয়োপক্ষই সন্ত্ৰাসবাদ আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ে সহযোগিতাত গুৰুত্ব আৰোপ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত আৰু ভিয়েটনামে আছিয়ান ভাৰত পণ্য সামগ্ৰী বাণিজ্য চুক্তি পৰ্যালোচনা চলোৱাৰ বাবে আৰু পাৰস্পৰিক বাণিজ্য সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বাবে শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কেন্দ্ৰ চৰকাৰে কৈছে যে দেশত ৰেল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু ইউপিএ শাসনকালৰ তুলনাত ৰেল দুৰ্ঘটনা 68% হ্ৰাস পাইছে। লোকসভাত আজি ৰেল মন্ত্ৰালয়ৰ দাবী মংগোলী সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ইউপিএ শাসনকালত ৰেল দুৰ্ঘটনাৰ বাৰ্ষিক গড় 171 আছিল। সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অধিক প্ৰয়াসৰ আৱশ্যকতা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2022-23 বৰ্ষত সুৰক্ষাৰ বাবদ 87,000 কোটিৰো অধিক টকা ব্যয় কৰা হৈছে আৰু যোৱা বিত্তীয় বছৰত এই পৰিমাণ 98,000 কোটি টকাৰো অধিক হৈছে। এইবাৰ বাজেটত সুৰক্ষামূলক ব্যৱস্থাৰ বাবে 1,08,000 কোটি টকাৰ আবণ্টন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যাপক পৰিসৰত স্বয়ংক্ৰিয় ৰেল সুৰক্ষা ব্যৱস্থাৰ কবচ প্ৰৱৰ্তন কৰাৰ বাবে দেশৰ প্ৰয়োজনীয় মানৱ সম্পদ আৰু সামৰ্থ্য আছে। ৰেলৱেৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 10,000 অতিৰিক্ত সাধাৰণ শ্ৰেণীৰ ডবা উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ কয় যে চৰকাৰে অধিক অমৃত ভাৰত ৰেলগাড়ী নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। দুয়োখন বৃহৎ চহৰৰ মাজত কম দূৰত্বৰ যাত্ৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে শীঘ্ৰে বন্দে মেট্ৰ ৰেল সেৱা আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অনাগত সময়ত বন্দে ভাৰত, অমৃত ভাৰত, বন্দে মেট্রো বন্দে স্লিপার রেলগাড়ীসমূহে যাত্রীৰ সুবিধা চকুত লগা ধৰণে বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে বৈদ্যুতিকৰণে দক্ষতা বৃদ্ধিত যথেষ্ট সহায় কৰিছে আৰু বিগত 10 বছৰত 44,000 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকৰণ কৰা হৈছে। ৰেলৰ নিযুক্তি অভিযান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনৰ পৰা ৰেল বিভাগে 5,00,000ৰো অধিক লোকক নিযুক্তি প্ৰদান কৰিছে। চলিত বৰ্ষৰ পৰা ৰেল বিভাগৰ নিযুক্তিৰ বাৰ্ষিক কেলেণ্ডাৰ আৰম্ভ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে লগতে দৈনিক 20,000ৰো অধিক ৰেলগাড়ী পৰিচালনাৰ সৈতে জড়িত 20,00,000 কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে অযোধ্যা ৰেল ষ্টেচনৰ বিষয়ে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ তোলে। শ্ৰীবৈষ্ণৱৰ উত্তৰত অসন্তুষ্ট হৈ বিৰোধী পক্ষৰ সদস্যসকলে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
अब
ভাৰতীয় খেল প্ৰাধিকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ 13,000ৰো অধিক খেলুৱৈ প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীলৈ বীমা সুবিধা আগবঢ়োৱা হৈছে। ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়াই আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এনে বীমাৰ অধীনত প্ৰতিগৰাকী ব্যক্তিলৈ 5,00,000 টকা পৰ্যন্ত স্বাস্থ্য বীমা আৰু আকস্মিক মৃত্যু অথবা গুৰুতৰ আঘাতৰ বাবে অতিৰিক্ত 25,00,000 টকা প্ৰদান কৰা হয়। ইয়াৰ উপৰি পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় খেলুৱৈ কল্যাণ কাৰ্যসূচী আঁচনিৰ অধীনত প্ৰাক্তন খেলুৱৈ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক চিকিৎসাৰ বাবে 10,00,000 টকালৈকে সাহায্য প্ৰদান কৰা হয়। তদুপৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ তথা প্ৰশিক্ষণৰ সময়ত আঘাতপ্ৰাপ্ত খেলুৱৈসকলক 10,00,000 টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহি চিকিৎসা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ সহযোগত চণ্ডীগড় আৰু অসমত পৰীক্ষামূলকভাৱে এনে চিকিৎসা প্ৰদান কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পথ দুৰ্ঘটনাত বলি হোৱা লোকসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিৎসালয় ট্ৰমা আৰু পলিট্ৰমা বিভাগত চিকিৎসা প্ৰদান কৰা হয়। ভুক্তভোগী লোকসকলক 7 দিনত 1,50,000 টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শেহতীয়া বানৰ ফলত প্ৰভাৱিত জিলাসমূহৰ তথ্য কেন্দ্ৰীয়ভাৱে তদাৰক কৰা হোৱা নাই। বান আৰু খহনীয়া প্ৰতিৰোধকে ধৰি বান ব্যৱস্থাপনা আঁচনিসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত নিজৰ পুঁজিৰে ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী দিহা পৰামৰ্শ আৰু জটিল এলেকাসমূহত বানৰ ব্যৱস্থাপনাৰ বাবে উদগনিমূলক বিত্তীয় সাহায্য প্ৰদান কৰে। জনশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণে আজি লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে 35টা প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ ভিতৰত অসমৰো এটা প্ৰকল্প আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতৰ স্বপ্নিল কোচালে পেৰিছ অলিম্পিকৰ ষষ্ঠ দিনা আজি পুৰুষৰ 50 মিটাৰ ৰাইফলৰ 3-পজিচন শিতানত দেশৰ হকে তৃতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে। আটাইতকৈ চিৰা শ্বুটাৰগৰাকীয়ে কোন ৰাউণ্ডত 156.8, মিলিন ৰাউণ্ডত 153.5 আৰু ষ্টেণ্ডিং ৰাউণ্ডত 195 পইণ্টৰে তৃতীয় স্থান দখল কৰে। ইয়াৰ লগে লগে কোচালে পুৰুষৰ 50 মিটাৰ ৰাইফলৰ 3-পজিচন শিতানত অলিম্পিক পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। অৱশ্যে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিশাত জাৰিনে মহিলাৰ বক্সিঙৰ 50 কিলোগ্ৰাম ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন বুই ইউৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে। একেদৰে ভাৰত পুৰুষৰ হকীৰ গ্ৰুপ বিৰ কোৱালিফায়াৰ খেলত বেলজিয়ামৰ হাতত 2-1 গলত পৰাজিত হয়। চিট কৌৰ আৰু অঞ্জুম মুদগিলে মহিলাৰ 50 মিটাৰ ৰাইফলৰ 3-পজিচন শিতানৰ যোগ্যতা নিৰূপণৰ ৰাউণ্ডৰ খেলত পৰাজয় বৰণ কৰিছে। সত্বিক চাইৰাজ, জয়ন্তী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো বেডমিণ্টনৰ পুৰুষ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ আৰন চিয়া আৰু টো ই ইউৰ হাতত পৰাজয় বৰণ কৰে। ইপিনে পি ভি সিন্ধু, লক্ষ্য সেন আৰু এইছ এছ প্ৰণয় বেডমিণ্টনৰ ছিংগলছত নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে স্বপ্নিল কোচালক অভিনন্দন জনাইছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু ভিয়েটনামে দেশৰ মাজত সৰ্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি দ্বিপাক্ষিক আলোচনা কৰিব পাৰে। কৈছে যে দেশত ৰেল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে চিকিৎসা অধীনত এনেকৈ দেশৰ 13,000 অধিক খেলুৱৈ প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীলৈ বীমা সুবিধা আগবঢ়োৱা হৈছে। আমাৰ এতিয়ালৈকে মন্ত্ৰী